নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। 415 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব। 731 বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্ববিদ্যালয়খনত 2000 গৰাকী শিক্ষাৰ্থীৰ বাবে শৈক্ষিক ভৱন, 1620 গৰাকী শিক্ষাৰ্থীৰ বাবে হোষ্টেল, 72টা আৱাসিক ভৱন, অতিথিশালা তথা শিক্ষাৰ্থীৰ সা সুবিধা কেন্দ্ৰ থাকিব। বিশ্ববিদ্যালয়খনত কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক ছায়েন্স, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, এনিমেশ্যন আৰু গ্ৰাফিক্স, ড্ৰোন আৰু নেভিগেশ্যন প্ৰযুক্তি, 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ খানাপাৰাত নিৰ্মীয়মান জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। 5000 আসনযুক্ত প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ই উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হ'ব। 93 সংখ্যক বায়ুসেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিতঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া 12:30 বজাৰ পৰা দিনৰ 2 বজালৈ এয়াৰ শ্ব অৰ্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদিৰ দৰে 75খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতীৰাধিকা উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্বটো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে আজি আৰু কাইলৈ গুৱাহাটীত যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক এইচ বি ৰোড, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত আজি আৰু কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ চলাচলৰ অনুমতি দিয়া হোৱা নাই। সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈ চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। ভাৰতীয় বায়ুসেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতি পত্ৰ থকা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ 11 বজাৰ পৰা বিয়লি 5 বজালৈ সেই অঞ্চলত চলাচলৰ অনুমতি দিয়া নাই। খানাপাৰাৰ পৰা ভৰলমুখৰ ফালে অহা সকলো চিটি বাছ জি এছ ৰোড, এ টি ৰোড, আঠগাঁও হৈ পাণবজাৰৰ আৰ বি আইলৈ ঘূৰিবলৈ দিয়া নাই। চিটি বাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নাই। লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তী উপলক্ষে আজি বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত ৰাণ ফৰ ইউনিটি তথা ইউনিটি মাৰ্চ, এক ভাৰত আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি বৰবাৰী পুলিচ ৰিজাৰ্ভৰ পৰা বাথৌফুৰি খেলপথাৰলৈ পদযাত্ৰা উলিওৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য বেগম আখতাৰা আৰু জিলা আয়ুক্ত গৌতম দাসে চৰ্দাৰ পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰীব্ৰহ্মই এই একতাৰ যাত্ৰাই আমাৰ ৰাষ্ট্ৰীয় সংকল্প আৰু ঐক্যক দৃঢ় কৰি তুলিব বুলি মত প্ৰকাশ কৰে।
চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰ যিটো জন্ম জয়ন্তী, এই উপলক্ষে সমগ্ৰ ভাৰতত ইউনিটি মাৰ্চ কৰা হৈছে। আমাৰ অসমতো বিভিন্ন জিলাত কৰা হ'ল। চৰ্দাৰ বল্লভভাই পেটেল আইৰণ মেন হিচাপে, লৌহ পুৰুষ হিচাপে জনাজাত। আৰু তেখেতে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস তেখেতসকলৰ লগত ইমান এটা বলিষ্ঠ নেতৃত্ব দি পেলাই স্বাধীনতা আন্দোলন কৰিছিল আৰু ভাৰতবৰ্ষক স্বাধীন কৰিছিল। স্বাধীনতাৰ পিছত জৱাহৰলাল নেহৰুৰ নেতৃত্বত প্ৰথমখন ভাৰতৰ চৰকাৰ হ'ল। তেতিয়াও তেখেতে ডিপুটি প্ৰাইম মিনিষ্টাৰ আৰু গৃহমন্ত্ৰী হিচাপে কাম কৰিছিল।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ গোৱালপাৰাৰ দহিকতা বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰে। এই ঘোষণাৰ পাছতে উচ্ছেদ অভিযানৰ পূৰ্বে দখলকাৰীসকলে স্বইচ্ছাই সেই ঠাইক ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠাৰ বাতৰি আমাৰ গোৱালপাৰা সংবাদদাতাই প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে দহিকতা সংৰক্ষিত বনাঞ্চলৰ 1140 বিঘা ভূমি দখলমুক্ত কৰা হ'ব। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মহানগৰ কাৰ্যালয়ত ভাৰতীয় প্ৰশাসনিক বিষয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া শেৱালী দেৱী শৰ্মাৰ 6,40,00,000 টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণ প্ৰতিৰোধ আইনৰ অধীনত তদন্তকাৰী সংস্থাটোৱে এই সম্পত্তি জব্দ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।